নিশ্চয় তুমি মন কৰিছা যে তোমাৰ এজন শত্ৰু আছে তাৰ। নাম হ'ল ছয়তান, লুফিচাৰ পাপী, মিছলীয়া, লম্পট, দুষ্টাত্মা, তাৰ বহুতো নাম আছে। কিন্তু মুখ্য কথাটো হ'ল যে সি হে নিশ্চিত কৰিব নোখোজে যে তুমি প্ৰগতি কৰা। কোনোবাই মন কৰিছেনে যেতিয়া কোনোৱে অন উন্নতি কৰিবলৈ ধৰে তেওঁৰ ওপৰত বহুতো আক্ৰমণ হয়, তেতিয়া তুমি ভাবা যে মই ঠিকেই কাম কৰি আছোঁ, কিন্তু মই কিয় বেয়া ফল পাইছোঁ? মনত ৰাখিবা, আমি বাৰে বাৰে ঠিক কৰিবলগীয়া কথাটো হ'ল যে তেতিয়াহে তুমি এই কঠিনতাবোৰ পাৰ কৰা আৰু আমি না কেৱল বিজয় হওঁ কিন্তু তাৰ পৰা পাৰ হৈ যাওঁতে অনুভৱ প্ৰাপ্তি কৰোঁ। আৰু মই এই সপ্তাহ ছয়তানৰ আঁচনিৰ ওপৰত এক শৃংখলা কৰি আছোঁ। এনেকুৱা নহয় যে চাৰিখন সভাত মই বিশেষভাৱে ছয়তানৰ ওপৰতে মনোনিৱেশ কৰিম। মোৰ ধাৰণা মতে এয়া অদেখা কৰাটো মাৰাত্মক ভুল হ'ব। বেছিকৈ মন দিলেও মাৰাত্মক ভুল হ'ব, কিন্তু নিদিলেও আটাইতকৈ বেছি ভুল হ'ব। আৰু পলে কৈছে যে আমি অজ্ঞান হৈ থাকিব নালাগে ছয়তানৰ চালাকী আৰু ইচ্ছাৰ পৰা। দেৱে আজি ৰাতিপুৱা নিজৰ প্ৰস্তুতিকৰণৰ সময়ত তোমাৰ লগত কথা পাতিছিলে আমাৰ মহান দেশ আমেৰিকাৰ বিষয়ে, অজ্ঞানী হোৱাৰ বিপদৰ বিষয়ে। আৰু এয়া নজনাৰ বাবে যি তুমি জানিব লাগে, তুমি আকৌ একো নকৰা আৰু একো নকৰা সকলোতকৈ ডাঙৰ, আৰু এয়া একমাত্ৰ সকলোতকৈ ডাঙৰ সমস্যা। ছয়তানে নিষ্ক্ৰিয় মানুহ ভাল পায়। সিহঁতে এনেকুৱা মানুহ ভাল পায় যিয়ে ভাবে কিছু ভাল হওক আৰু নিষ্ক্ৰিয়তাৰ ভাবি থাই অপেক্ষা কৰে এয়া হয়নে নহয় চাবলৈ। তেওঁলোকে ভাবে যে কোনোবাই কিবা এটা কৰিব লাগে। আৰু আজি তুমি জানিবা যে ছয়তানে কিদৰে তোমাৰ ইচ্ছা শক্তিৰ পিছ লৈ থাকে। আৰু মই এতিয়া এই বিষয়ে কথা পাতিম, কিন্তু তাৰ এক প্ৰক্ৰিয়া আছে। প্ৰথমে সেয়াই আমাৰ মনৰ ওপৰত আক্ৰমণ কৰিব বিচাৰে, আৰু আমি যোৱাকালি এই বিষয়ে কথা পাতিছিলোঁ আৰু যিমান সম্ভৱ আছিলে গুৰুত্ব দিছিলোঁ। তোমাৰ মনটো এক যুঁজ ক্ষেত্ৰ। ছয়তানে তোমাৰ লগত তৰ্ক কৰিব, সি বেয়া প্ৰসংগৰ বচনৰ ব্যৱহাৰ কৰে, সি তোমাক মিছা কয়, আৰু ঈশ্বৰৰ বচনত তুমি ৰক্ষা পাবা আৰু বাচি যাবা। যদি তুমি সত্য নাজানা তেন্তে তুমি মিছা কথা ধৰা পেলাব নোৱাৰা। আমিন। আজি ইয়াতে এনেকুৱা মানুহ আছে আৰু কিছুমান টিভি দেখি আছে, এনেকুৱা মানুহ আছে যিয়ে কাৰোবাৰ নিয়মৰ দ্বাৰা শুনি আছে, চিডি ডিভিডি চাই আছে, ইণ্টাৰনেটত অনুষ্ঠান চাইছে, যিয়ে মিছা কথাত বিশ্বাস কৰে। তুমি সুধিবা সঁচাকৈ? আমাৰ মাজৰ মোটামুটিভাৱে প্ৰত্যেকেই য'তে সন্নিৱিষ্ট হৈছোঁ এতিয়ালৈ এনেকুৱা কথাত বিশ্বাস কৰি আহিছোঁ যি সত্য নহয়। এয়া কোনো এনেকুৱা কথা যি আমি ক'ৰবাত শুনিছোঁ আৰু আমি কোনো ধৰণৰ তাৰ পৰা প্ৰভাৱিত হৈ থাকিবলৈ লওঁ। যদিও সেয়া সত্য নহয়, তথাপিও ইয়ে আমাক নিয়ন্ত্ৰিত কৰে কিছু নিয়মৰ দ্বাৰা। আমি মানুহৰ বিষয়ত কথাবোৰ বিশ্বাস কৰোঁ, আমি বিশ্বাস কৰোঁ যে মানুহে আমাৰ বদনাম গাই থাকে, কিন্তু সঁচা কথাটো এয়া যে তেওঁলোকে তোমাক নাচায়। আমিন। মানুহে তোমাৰ বাবে ইমান গুৰুত্ব নেদেখুৱায় যিমান তুমি ভাবা। আমিন, তুমি কি ভাবি আছা? তুমি কি কৰি আছা? তুমি যিদৰে মোক চালা মোৰ ভাল লগা নাই। তুমি মোৰ লগত কিয় কথা নাপাতিলা? আচলতে তেওঁলোকে তোমাক চোৱাও নাই, মনত ৰাখা। তুমি ইয়াক গুৰুত্ব দিব নালাগে যিবোৰ বেলেগে দিয়ে, সেই মিছা কথাবোৰ অস্বীকাৰ কৰা। শত্ৰুৰ লগত তুমি নিশ্চিত কৰা যে তুমি মানুহৰ লগত মিত্ৰ হৈ থাকা, আৰু এয়া চিন্তা নকৰিবা যে কোনো তোমাৰ মিত্ৰ। তুমি নিশ্চিত কৰা যে তুমি অনগঠিত কথা আৰু অন্য মানুহৰ বদনাম নকৰা, আৰু সেয়া গুৰুত্ব নিদিবা যে কোনো তোমাৰ অনৰ্থক নকৰে আৰু বদনাম কৰি আছে। আমি ইমান গুৰুত্ব দিওঁ যে বেলেগে আমাৰ লগত কি কৰিলে যে আমি এয়া এতিয়ালৈ কৰিব পৰা নাই। যিমান দূৰ আজ্ঞা পালন কৰাৰ কথা আছে ঈশ্বৰৰ বচনৰ, আমি যোৱাকালি শিকিলোঁ যে আমি সদায় ছয়তানৰ বিৰোধিতা কৰিব লাগে, মাত্ৰ ৰাতিপুৱা ৰবিবাৰে নহয়। আমি এই সপ্তাহ চাৰিটা দিশৰ বিষয়ে কথা ক'ব খোজোঁ। প্ৰথমটোৰ বিষয়ে কালি কথা পাতিছিলোঁ, ছয়তান মিছলীয়া। আজি এই বিষয়ে মই কথা পাতিম যে ই এক বিনাশী আৰু নিয়ন্ত্ৰণশীল। সি তোমাক নিয়ন্ত্ৰণ কৰিব বিচাৰে আৰু ব্যৱহাৰ কৰিব বিচাৰে আৰু দোষাৰোপ কৰিব বিচাৰে যীশুৰ ওপৰত প্ৰতিবাৰ তুমি দোষী বুলি অনুভৱ কৰাৰ কাৰণ ছয়তানেই। যদি তুমি ভুল অনুভৱ কৰা, সেয়া পবিত্ৰ আত্মাৰ পৰা হয়। কিন্তু দুখৰ বিষয় যে আমি বহুবাৰ পাৰ্থক্য বুজি নাপাওঁ, আৰু সেয়ে বহুবাৰ আমি তাকে যাক পবিত্ৰ আত্মাই আমাক ভুল বুলি কয় অপৰাধত পৰিৱৰ্তন কৰে, আৰু আমি মাথো বহি থাকিয়ে এয়া বেয়া অনুভৱ কৰোঁ। কিন্তু পৰৱৰ্তী বাৰ্তাৰ বাবে আজি আমি কথা পাতিব বিচাৰোঁ যে ছয়তানে কেনেকৈ আমাক ধ্বংস কৰিব খোজে আৰু আটাইতকৈ ডাঙৰ কথা যি মই তোমালোকক ক'ব বিচাৰোঁ সেয়া হ'ল তেওঁ নিজৰ বিশ্বাসক ধ্বংস কৰিব বিচাৰে। তুমি আচৰিত হ'বা ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি কিমান মহান কাম কৰিব পাৰি। ঈশ্বৰে সাধাৰণ মানুহক ব্যৱহাৰ কৰে। মই এতিয়াও আচৰিত হওঁ যে ঈশ্বৰে মোৰ দ্বাৰা কৰায় আৰু এনেকুৱা কোনো নহ'ব যিয়ে বেছি গড় হিচাপত সাধাৰণ সামান্য বা উকা হ'ব মোৰ পৰা। ঈশ্বৰে এনেকুৱা মানুহক নিৰ্বাচিত কৰে যাৰ ক্ষমতা থাকে আৰু তেওঁ এনেকুৱা কাৰোবাক বিচাৰে যাৰ অভিজ্ঞতা আছে। তেওঁ কোনো মানুহক বিচাৰে যিয়ে হয় বুলি কয় আৰু বিশ্বাসেৰে খোজ দিয়ে। কৰিন্থিয়াবিলাকৰ প্ৰথম প্ৰতিপত্ৰত লিখা আছে, তেওঁ উদ্দেশ্যপূৰ্বক জগতৰ দুৰ্বল আৰু মূৰ্খ মানুহক বাছে যাতে বুধিয়ক বুৰক দুমোজাত পেলাব পাৰে। ডেলিৰিয়াছ বেণ্ডৰ মাৰ্টিন স্মিথে বিগত বহু বছৰ ধৰি আমাৰ লগত যাত্ৰা কৰি আছে আৰু এয়া আমাৰ সৌভাগ্য যে এনেকুৱা কোনো আৰাধনৰ পৰিচালকে, যাক মই সৰ্বশ্ৰেষ্ঠ বুলি ভাবোঁ, আমাৰ আৰাধনাক নেতৃত্ব দিয়ে আৰু ইজৰাইলত তাৰ অন্যতম। আৰু কিন্তু আমি কিছু সপ্তাহ পূৰ্বে হাঁহি আছিলোঁ কাৰণ মাৰ্টিনে কৈছিল যে যি সংগীতত অনুতীৰ্ণ হৈছিলে আৰু মই ইংৰাজীত অনুতীৰ্ণ হোৱাৰ বাবে কিবাকৈ বাছিছিলোঁ। মই ভাবিলোঁ আজি আমি চাওঁ তেওঁলোকে আৰাধনাৰ মাজেৰে তোমাক পৰিচালিত কৰি আছে আৰু মই তোমালোকক শিকাই আছোঁ আৰু তেওঁলোকে নিজৰ বিষয়ত অনুতীৰ্ণ হৈছিলে আৰু মই নিজৰ বিষয়ত। কিন্তু ঈশ্বৰৰ ওচৰত তোমাৰ কাৰণে তুমি কৰাতকৈ ডাঙৰ পৰিকল্পনা আছে। কিন্তু যদি তুমি ঈশ্বৰৰ বাবে কিবা এটা কৰিব বিচাৰা, বিশেষকৈ যদি সেয়া কৰাৰ যোগ্যতা তোমাৰ নাই, তেনে তোমাৰ ওচৰত বিশ্বাস থকাটো দৰকাৰী। ঈশ্বৰে যেতিয়া মোক কৈছিলে বাইবেল অধ্যয়ন শিকাবৰ মাজেৰে মাতিছিলে তেতিয়া মই এয়া জনাও নাছিলোঁ। মই নাজানিছিলোঁ কি কৰিব লাগে। সেই সময়ত মই এটা লুথাৰেন গীৰ্জাৰ সদস্য আছিলোঁ আৰু মই নিজৰ পাদুৰীৰ ওচৰলৈ গৈ ক'লোঁ যদি কাৰোবাক বাইবেলৰ অধ্যয়ন কৰাব লাগে তেন্তে কি ক'ব লাগে আৰু কেনেকৈ কৰিব লাগে। মই এইদৰে আৰম্ভ কৰিলোঁ আৰু তেওঁ মোক ক'লে জোহানৰ কিতাপৰ পৰা কৰাটো সঠিক হ'ল আৰু মই এখন বাইবেল ল'লোঁ আৰু প্ৰথম অধ্যায় আৰম্ভ কৰিলোঁ আৰু মই 12 মহিলাৰ লগত আৰম্ভ কৰিলোঁ আৰু মই কিবা এটা জানিছিলোঁ। মই লগে লগে শিকি থাকিলোঁ কিন্তু মই খোজ দিলোঁ বিশ্বাসত আৰু ইমান বছৰে বিশ্বাস গঢ়ি থাকি আৰু ছয়তানৰ নিজকে বচাই আছিলোঁ। আৰু মই আজি তোমালোকক ক'ব বিচাৰোঁ যে আজি তুমি যেনেকুৱা পৰিস্থিতিতে আছা বা তুমি যাৰে প্ৰতীক্ষা কৰি আছা যি এতিয়ালৈ হোৱা নাই আৰু ছয়তানে তোমাক মিছা কৈছে, তোমাৰ ওপৰত ভাৱনাত্মক চাপ পেলাইছে আৰু তোমাৰ বিৰোধিতা কৰি আছে আৰু আচলতে সিহঁতে তোমাৰ বিশ্বাসৰ পাছত পৰি আছে কাৰণ বিশ্বাস অবিহনে ঈশ্বৰক প্ৰসন্ন কৰাটো অসম্ভৱ আৰু তেওঁলোকৰ ওচৰলৈ যোৱাবোৰে বিশ্বাস কৰিব লাগে যে তেওঁলোক আছে আৰু তেওঁলোকক ফল দিয়ে পৰিশ্ৰমৰ পৰা। তেওঁলোকে বিচাৰে আৰু এয়া সেয়া নহয় যি তেওঁলোকে কেতিয়াবা কেতিয়াবা বিচাৰি, সেয়া নহয় যিয়ে ভাল পৰিস্থিতিত তেওঁৰ আৰাধনা কৰে কিন্তু বেয়া পৰিস্থিতিত নহয়, কিন্তু সেয়া হয় যিয়ে পৰিশ্ৰমে তেওঁক বিচাৰে, তেওঁ সিহঁতক ফল দিয়ে। দেৱে আজি যি কৈছিলে সেয়া মোৰ বহুত ভাল লাগে। তেওঁ নিৰন্তৰভাৱে আমাৰ দেশ আৰু প্ৰত্যেকখন চহৰৰ বাবে প্ৰাৰ্থনা কৰিবলৈ য'ত আমি যাওঁ, তথাপি যেতিয়া আমি বাতৰি শুনো এনেকুৱা লাগে যি দিনে দিনে বেয়া পৰিস্থিতি হৈ গৈ আছে। কিন্তু মনত ৰাখিবা যি ধৰণেৰে পৰিস্থিতি নহওক লাগে আমি হেঁচা দি থাকিব লাগিব আৰু ক'ব লাগিব যে ঈশ্বৰ বিশ্বাস কি, মই প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁ শুনিছে। আৰু এদিন হঠাতে তুমি জানানে হঠাতে ঈশ্বৰে বহুবাৰ এনেকুৱা কাম কৰে, কেতিয়াবা অলপ অলপ কৰে আৰু কেতিয়াবা দেখিবা অলপ, কিন্তু হঠাতে কিবা এটা হৈ যায় তোমাৰ জীৱনত আৰু যে তুমি হয় বা এয়া ঈশ্বৰ আছিলে। মই কিছুমান মহিলা দেখিছিলোঁ যিসকলে 25 ধৰি নিজৰ স্বামীৰ মুক্তিৰ বাবে বিশ্বাস কৰিছিলে আৰু তেওঁলোকৰ বিশ্বাসৰ অৱয়ব হ'ব ধৰিছিলে আৰু তেওঁলোকে অসুবিধা দিছিলে সেয়া ধৰি থাকিবলৈ, আৰু এদিন হঠাতেই প্ৰকৃত সময়ত সঠিক শ্ৰমৰ দ্বাৰা, সঠিক সময়ত সঠিক বতৰৰ দ্বাৰা পুৰণা পাপীৰ উদ্ধাৰ হ'ল আৰু সকলো সলনি হ'ল। মই নাজানো মোৰ কি অৱস্থা হ'লহেঁতেন যদি দেৱ মায়েৰে মোৰ দ্বাৰা নিৰাশ হ'লহেঁতেন। ছয়তানে ভাঙিব খোজে তোমাৰ বিশ্বাসক। প্ৰথমে সি তোমাৰ মনত আক্ৰমণ কৰে, তাত সফল নহ'লে শৰীৰত আঘাত কৰে আৰু নতুবা তোমাৰ সম্পত্তিৰ ওপৰত। মই কিছু মুহূৰ্তৰ বাবে তোমাৰ লগত কথা পাতিব বিচাৰোঁ তোমাৰ শৰীৰ আৰু স্বাস্থ্যৰ বিষয়ে। তুমি এয়া হস্তক্ষেপ বুলি ক'বা কিন্তু এয়া মোৰ সভা আৰু মই বিচাৰিলে হস্তক্ষেপ কৰিম। তোমাৰ শৰীৰ আৰু স্বাস্থ্য বৰ গুৰুত্বপূৰ্ণ ঈশ্বৰৰ বাবে কাৰণ ঈশ্বৰে কাম কৰে তোমাৰ দ্বাৰা আৰু তেওঁ নৌৱাৰ দ্বাৰা এখন নাও সজালে, ডেভিডৰ দ্বাৰা গলিয়াথক মাৰিলে আৰু তেওঁ মহিলা আৰু পুৰুষৰ দ্বারা প্রচার করে। আফ্রিকা আর ভারতের দুখিয়া গাঁও যায় আর এনেকা অন্য ঠাইব যত অত্যাধিক দরকার হয়, কিন্তু মানুষের দ্বারা যায়। তেতিয়া আমি ঈশ্বরক কারবার সহায় করবলে প্রার্থনা করো আর আমি সকলতক আগত কব লাগবে যে যদি তুমি মোক ব্যবহার করব বিচারিছে তেন্তে মোক এয়া কোয়া ঈশ্বরে তাত এক দুই বছর মোক প্রত্যাহ্বান জানাইছে যে মোক কারবার কারণে এনেকা কিনা করবলে নকবা যে তো নিজে করব পার। এই তোমার মন আকর্ষিত করেছে নাই? আমি সদায় বিচার ঈশ্বরে কারবাক অন্য কারবার দ্বারা সহায় করক। স্বাস্থ্য অবিহনে, স্বাস্থ্য অবিহনে ছয়তানে জগতের পর সেই প্রতিভা চুর করে লো যাব বিচারে যে ঈশ্বরে তোমার তাত ঢালি দিছে। তুমি সাগে কোনো প্রতিভা পাইছা, কিন্তু সেয়া তোমার শরীরের দ্বারাই বাহিরলৈ যাব। যিমানে প্রতিভা না থাকক কিয়, ইজরায়েলত গান গাবলৈ যদি তেও ভাল অনুভব নকরে আর তেও ইমান বেশি বেমারি হয়ে উপরলৈ গৈ গান গাব নোৱাৰে, তেন্তে আমার দ্বারা তেওঁ প্রতিভা চুরকার হব। যদি মই ইমান শক্তিশালী সুস্থ নহলোহেতেন, গোটেই জগতত যাত্রা করব নোৱাৰিলোহেতেন আর একেৰাহে প্রচার করব পারিলোহেতেন আর হেয়া হলে এই সম্মিলন নকৰিলোহেতেন আর সেখন আমার কোনো টিভি অনুষ্ঠান না থাকিলেহেতেন, কারণ মই ইয়ার পৰাই অনুষ্ঠানের সামগ্রী পাও। যেতিয়া ছয়তানে তোমার শরীরের উপর আক্রমণ করে, ঈশ্বরের মন্দিরত আক্রমণ করে, কারণ বাইবেলের মতে আমি সেই মন্দির কৰিন্থীয়বিলাকৰ প্রথম পত্রপত্র 6:19 আর বচন 20 চোৱা, কি তুমি নাজানা নেকি যে তোমার দেহ, সকলে কওঁ মোর দেহ, পবিত্র আত্মার মন্দির, যি তোমার লগত জীয়াই আছে আর তোমাক ঈশ্বরের ফালের পৰা উপহার হিসাবে দিয়া হৈছে, আর তুমি নিজক নুডুগুৱা, কারণ কাম দি মূল্য দিয়া হৈছে। এক বহুমূলীয়া বস্তু যি দাম দিয়া হৈছে আর নিজৰ কৰা হৈছে, হে নিজৰ দেহৰ দ্বারা ঈশ্বৰৰ মহিমা সদায় গুণানুকীর্তন কৰা। আমিন। যদি তুমি পরবর্তী বসন্ত পঢ়া, যে আমি নপঢ়ো, তাত পঢ়ি পাবা যে ঈশ্বরে সেই সকলের লগত কিদরে মীমাংসা করিব যিয়ে লোকসান করে তেওঁৰ মন্দিরক। এতিয়া আমার সেন্ট লুইসত একটা গির্জা আছে, যি সেন্ট লুইসর পিছপরা অঞ্চলত আছে আর সেই সেবা কার্য করা গির্জা। আমি সহায় করবলে চেষ্টা করো সেই অঞ্চলের মানুষক আর সেই অঞ্চলের শিশুসকলক, যাতে সিহঁতে তেনেকুৱা জীবন পায় যেনেকুৱা হওয়া উচিত। আর মই যেতিয়া সেই গির্জালয়ের সুবিধা পাও, মই বহুতো যাত্রা করো, সেই তাত বেশি যাবলৈ নাপাও, কিন্তু যেতিয়া মই যাও আর দেখা পাও যে কোনো বস্তুর প্রতি গুরুত্ব প্রদান করা হওয়া নাই, মই কারবাক কওঁ তোমালোকে দলিচাখন সাফা করব লাগে, দুয়ারখন ঠিক করব লাগে, আর তুমি সেইবোর করাব লাগে আর এয়া করাব লাগে, কারণ মই বিচাৰো ঈশ্বৰৰ ঘৰৰ ভাল চোৱা চিতা হওক। আর আমি না কেবল ইটা শিল ঘড়ি আর সিমেন্ট চূণ ইত্যাদিৰে সজোৱা ঘৰৰ সন্মান কৰিব লাগে সেয়াই নহয়, তাৰোপৰি বুজিব লাগে যে আমি ঈশ্বৰৰ প্রকৃত মন্দিৰ। আর মই অকণমান সময় উলিয়াই তোমালোকৰ লগত অলপ কথা কৈ আছো, কারণ তোমাৰ শৰীৰ তোমাৰ স্বাস্থ্য বহুত গুৰুত্বপূৰ্ণ। আর বহুত মানুহে নিজৰ শৰীৰৰ বহুত শোষণ কৰে, স্বাস্থ্যৰ পক্ষে হানিকারক খাদ্য খায়, পর্যাপ্ত আরাম নকৰি, পর্যাপ্ত পানি না খায়, বহুত বেছি হতাশাত ভুগি জীবন কটায়, আর এয়া মানি লয় যে কোনো অসাধারণ পুরুষ বা স্ত্রী, আর ঈশ্বরের বচনের লিখা স্বাস্থ্য সম্বন্ধিত ভাঙিব পারে, আর এনেকা বিশেষ ব্যক্তি যার ইয়ার ফল ভুগিব। মই সুখী যে অতি কমেও তাত বহি থাকা এজন ব্যক্তি প্রসন্ন হয়েছে। মই নিজৰ জীৱনত 10 বছৰ ধৰি প্ৰচাৰ কৰি বেয়া অনুভৱ কৰি আছিলোঁ। মই নাজানো যে তোমালোকক কেনেকৈ কওঁ কিমান বেয়া। নিশ্চয় সেই সময়ত অন্য বহুতো ঘটনা ঘটিছিলে, মোৰ জীৱনত পৰিৱৰ্তন আহিছিলে, যাৰ কাৰণে হৰমোনবোৰত অসুবিধা হৈ আছিলে আৰু মোৰ স্তনত কেঞ্চাৰ আছিলে ইত্যাদি। কিন্তু মই তোমালোকক কওঁ যে মোৰ যিবোৰ সমস্যা আছিলে তাৰ অন্তৰালত কি আছিল। শাৰীৰিক ৰোগৰ বাহিৰে মোৰ আচল সমস্যা আছিলে হতাশা। মই পর্যাপ্ত আরাম করা নাছিলো, শান্তিমতে বহা নাছিলো, মই বহুত দায়িত্ব লৈ লৈছিলো আর মোৰ দায়িত্বত মিছা ভাবনা আছিলে, আর মই ভাবিছিলো মই সকলো বিষয়তে ভাগ লওয়াটো দরকার, বেলেগ বেলেগ দায়িত্ব দিব জানা নাছিলো, কোনো ক্ষেত্রত হস্তক্ষেপ নকৰা, কথাটো নাজানিছিলোঁ। যদি মোৰ নিয়মৰ দ্বাৰা কোনো কাম কৰা হোৱা নাছিলে তেন্তে এই কামটো শুদ্ধ নাছিলে। মই যেতিয়া ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ আৰু তেওঁ মোক হতাশ হোৱা বুলি কৈছিলে, মই খঙত জ্বলি পকি গৈছিলোঁ কাৰণ মই শুনিব বিচৰা নাছিলোঁ যে মই চাপত আছিলোঁ। ময়ে মানি লোৱা নাছিলোঁ যে ডাক্তৰৰ ক্লিনিকত 4 মিনিট হওঁতে তেওঁ মোক ক'লে, তুমি প্ৰবলতা অনুভৱ কৰিব পাৰা বিৰোধিতা। ময়ে ভাল পোৱা নাছিলোঁ। মই তোমাক একেবাৰে সত্যটো ক'ম, আৰু মোৰ ইমান বেছি বেয়া অৱস্থা আছিল যে 10 বছৰলৈ মোৰ মাইগ্ৰেইন মূৰৰ বিষ আছিলে, আন কোনোৱে জনা নাছিলে কাৰণ সমস্ত হেঁচা নিজৰ ওপৰতে লৈছিলোঁ। অত্যাধিক উলাহে তোমাৰ দ্বাৰা বহুতো আশ্চৰ্যপূৰ্ণ কাম কৰাব পাৰে। মোৰ ভিতৰত সেয়া কৰা আৰু প্ৰচাৰ কৰা বৰ উলাহ আছিলে, আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে এজন ডাক্তৰে মোক কৈছে তোমাৰ ইচ্ছা শক্তি ইমান শক্তিশালী যে তাৰ কাৰণে তুমি অত্যাধিক কৰা সকলো বস্তুৰে, যাৰ বাবে তোমাৰ সমস্যা হ'ব পাৰে, কিন্তু এয়া বুদ্ধিয়কৰ কাম নহয়, ভৱিষ্যতৰ বাবে। আৰু মই সঠিকভাৱে টোপনি মৰা নাছিলোঁ, আৰু মই বহুত বেছিকৈ কাম কৰিছিলোঁ, মই আনন্দ উপভোগ কৰা নাছিলোঁ, মোৰ পচন্দৰ একোৱে কাম কৰা নাছিলোঁ। হেল্ল', মোৰ কামৰ নিচা আছিলে, মোৰ কোনো সম্পৰ্কীয় ইয়াত বহি আছে নেকি? যদি মই আৰাম কৰিবলৈ বহি ল'লোহেঁতেন তেন্তে মোক দুখ লাগিলেহেঁতেন, কাৰণ মোৰ অনুভৱ হ'লহেঁতেন মই কি কৰা উচিত। এয়া সঁচা, আৰু এনেকুৱা চিন্তাৰ পৰা অদ্ভুত ধৰণৰ বিকৃত তন্ত্ৰ ওলায়, আৰু ই ছয়তানৰ অস্ত্ৰ আমাৰ স্বাস্থ্য নষ্ট কৰিবলৈ। আৰু অৱশেষত মই শিকিলোঁ যে মই আৰাম কৰা উচিত, আৰু মই খাব লাগে, আৰু শুবলৈ শিকিলোঁ, আৰু এতিয়া মোৰ সন্তানে মোক জোকায়, বিশেষকৈ মোৰ দুয়ো পুত্ৰই, কাৰণ মই আত্মা হোৱাৰ পাছত বহুত কমকৈ ঘৰৰ পৰা ওলাওঁ আৰু এইবোৰ সভাত ওলাব পাৰে। মোৰ ল'ৰাটোৱে কয়, মা ৰাস্তাৰ লাইটবোৰ সোনকালে জ্বলিব, তাৰে ৰাতি ঘৰ আহি যোৱা। মই গোটেই দিনটো ঠিকে থাকোঁ, গোটেই ৰাতিপুৱা উঠোঁ, ভাল অনুভৱ কৰোঁ, ইমান ভাল যে আচৰিত হওঁ, মই কৈ কাম টিভি প্ৰগ্ৰেম চব কৰিব পাৰোঁ, দৌৰা দৌৰি কৰি সকলো কাম কৰি পেলাওঁ, যেতিয়া সেয়া ৰাতি বাহিৰলৈ গৈ কৰিবলগীয়া হয়, ঈশ্বৰে মোৰ ওপৰত দয়া কৰে, কিন্তু মই সঁচা কওঁ, যেতিয়া 5-6টা বাজে মই ভাগৰি যাওঁ। তাৰপাছত মই চকীত বহি আৰাম কৰোঁ, তেওঁক মাতোঁ, চকী চিকিৎসা আমিন, মই তাৰ কাৰণে ক্ষমা নোখোজোঁ। মোৰ দৰকাৰ হয় গধূলি 3-4 ঘণ্টা, যেতিয়া মই আৰাম বিশ্ৰাম কৰোঁ, কোনো সমস্যা নোহোৱাকৈ, মই কোনো সমস্যাৰ সমাধান নকৰোঁ, কোনো নিৰ্ণয় নলওঁ, মই এনেকুৱা কিবা এটা কৰোঁ যাৰ পৰা আনন্দ পাওঁ। তুমিও সেয়াই কৰা, যদি তুমি এয়া কৰা আৰম্ভ নকৰা, তোমাৰ বহুতো কঠিনতাৰ ভৰি পৰিব, তুমি নিজকে শ্বহীদ পীড়িত বুলি ভাবিব ধৰিবা, তুমি কঠোৰতা হাৰি ল'বা আৰু তোমাৰ ওপৰত খং আহিব, নিজৰ জীৱন উপভোগ কৰিব পাৰিবা, কিমান ভাল হ'ব। তুমি চাগে ক'বা কিমান ভাল লাগিব সদায় ৰাতি 4 ঘণ্টা এই চকীখনত বহিবলৈ। মনত ৰাখিবা, মই এয়া কৰাৰ নিৰ্ণয় লৈছিলোঁ আৰু তাৰ বাবে মই বহুত কামৰ বাবে মানা কৰিবলগীয়া হৈছিলে, কিন্তু প্ৰকৃত কথা এয়াই যে মই সেই কামবোৰত অন্তৰ্ভুক্ত হ'ব বিচাৰিছিলোঁ। যদি তুমি বুদ্ধিয়ক হোৱা তেন্তে প্ৰতিটো সম্ভৱ কথাতে সেইকাৰণে অন্তৰ্ভুক্ত নহয়, কাৰণ তুমি সেয়াই বিচাৰা, তুমি বেছি কৌতূহল ৰাখিব নালাগে, তুমি সকলো কথা জনাৰ প্ৰয়োজন নাই, তোমাৰ অলপ বিনম্ৰতা থকা উচিত। জগতত তোমাৰ বাহিৰেও কিছু মানুহ আছে যিয়ে কাম কৰিব পাৰে, মাথো ইমানেই নহয়, মই জানো তোমাৰ দুখ লাগিব, বিশ্বাস নকৰিবা, কিন্তু আচলতে কিছুমান মানুহ আছে যিয়ে কিছু কাম কৰিব পাৰে যি তুমি পাৰা, কিন্তু তোমাতকৈ ভালকৈ কৰে। এয়া সঁচাই ভয়ানক নহয় জানো আমিন? প্ৰায় 3 বছৰ আগতে মই নিজকে আইনাত চাইছিলোঁ আৰু এনেকুৱা লাগিছিল যে বহুত কিবা যিবোৰ ইয়াত হৈছিলে সেইবোৰ সৰি পৰিছিল। মোৰ কথাৰ অৰ্থ সঁচাকৈয়ে বহুত বস্তু ইয়াৰ পিছফালে হৈ আছিলে, ইয়াত যি আছিলে তাত বহুতো বস্তু আছিলে, আৰু এইবোৰ বস্তু এনেকুৱা আছিলে, মইতো সঁচাকৈ এয়া পচন্দ কৰিছিলোঁ বা গোটেই শৰীৰটো লিফ্ট কৰাই দিওঁ। ইয়াৰ অৰ্থ হ'ল যে আমি এই সকলোবোৰ বস্তু যি ঢিলা হয় সেইবোৰ ওপৰলৈ নি ইয়াৰ ওপৰত এটা গাঁঠি বান্ধি দিওঁ আৰু তাক কাটি দিওঁ। কিন্তু মই ভাবিলোঁ তাত বহুতো বিষ হ'ব, তেন্তে মই যি তোমাক কৈ আছোঁ সেয়া সম্পূৰ্ণ সত্য, ঈশ্বৰে আচলতে মোৰ লগত এই কথা পাতিলে। যেতিয়া মই তাত থিয় হৈ নিজকে বিভোৰ হৈ চাইছিলোঁ, তেওঁ ক'লে, যদি তুমি গভীৰভাৱে ব্যায়াম কৰা আৰম্ভ নকৰা, তুমি জীৱনৰ শেষৰ এক তৃতীয়াংশত সুস্থ হৈ নাথাকিবা। আৰু ঈশ্বৰলৈ ধন্যবাদ যে যেতিয়া মই তেওঁ শুনো, মোৰ ইমান জ্ঞান আছে যে এয়া মই কৰোঁ আৰু মই এয়া সমাপ্ত কৰিব বিচাৰোঁ যি মই আৰম্ভ কৰিছিলোঁ। মই এতিয়া ছাৰে 66 বৰ্ষৰ, আৰু সেইকাৰণে মোৰ যিটো কথা ভয়ানক লাগে, মই এয়া ভয়ানক বুলি ভাবোঁ যে ছাৰে 3 বছৰৰ পিছত মই 70 বছৰৰ হৈ যাম। আৰু এইটো এনেকুৱা মোৰ কথাৰ অৰ্থ হ'ল, মই গৈ নিজৰ ডাক্তৰী চিকিৎসক কাৰ্ড বনাবলগীয়া হৈছিলে কিছু বছৰ আগতে, আৰু এয়া মোৰ ঠিক অনুভৱ হোৱা নাছিলে। কিন্তু এয়া মই ক'ব খোজোঁ যে মই জীৱনৰ 3/2 কটালোঁ। তুমি বোধহয় ইয়াত বহি আছা আৰু তুমি 30 বছৰীয়া, কিন্তু তুমি কেতিয়াবা মোৰ বয়সৰো হ'বা। কিন্তু আজি তুমি নিৰ্ণয় ল'ব লাগিব যে সেই বয়সত তুমি কি অৱস্থাত থাকিবা। মই তোমাৰ লগত বহি কথা পাতি আছোঁ। মই তাৰ চিন্তা তেতিয়া কৰিম নহয়, তেতিয়া তাৰ চিন্তা কৰিবলৈ বহুত দেৰি হৈ যাব। মই ভাবিলোঁ এয়া মই কৰিম, আৰু এয়া গুৰুত্বপূৰ্ণ নহয় যে মই কিমান বেয়া পাওঁ ব্যায়াম কৰিবলৈ, আৰু মই মোৰ সময়ৰ তালিকাৰ পৰা সপ্তাহৰ 3 দিন জিমলৈ অহাটো অন্তৰ্ভুক্ত কৰিব বিচৰা নাছিলোঁ। মোক দাম দি কিনা হৈছিলে, মই নিজৰ নহয়, মোৰ মূল্য দিয়া হৈছিলে, মোৰ জীৱনত নিয়ন্ত্ৰণ আছে, মোৰ ভিতৰত এক আত্মিক প্ৰতিভা আছে আৰু ঈশ্বৰৰ প্ৰতি মোৰ কৰ্তব্য আছে। মই সেই মন্দিৰটো চোৱা চিতা কৰোঁ য'ত তেওঁ থাকে, যাতে তেওঁ জগতত তেওঁ যি কাম কৰিব বিচাৰে সেয়া কৰিব পাৰে। সেইকাৰণে মই তোমাক কওঁ যে ছয়তানে তোমাৰ শৰীৰৰ ওপৰত আক্ৰমণ কৰিব। মাথো গীৰ্জা গ'লেই আৰু কাৰোবাৰ হাত তোমাৰ মূৰত ৰাখিলে সকলো ঠিক হৈ নাযায়। যদি তুমি নিজৰ শোষণ কৰিয়েই থাকা, তেতিয়াহ'লে কোনেও তোমাৰ মূৰত হাত থ'ব পাৰে যেতিয়ালৈ তুমি টকলা হৈ নোযোৱা। আৰু তুমি সেই প্ৰাৰ্থনা কৰাৰ দৰকাৰ নাই যি মই কৰি আছোঁ, আৰু তুমি প্ৰাৰ্থনা কৰা আৰু ঈশ্বৰক তোমাক দেখুৱাই বদিয়া, কিন্তু তুমি খোৱাটো দৰকাৰ। তুমি পানী খাব লাগে, এয়া খাব লৈ যোৱাৰ পিছত তুমি প্ৰতিবাৰ ৰসায়নগিলা, মই কোৱা নাই যে এইবোৰ খালে বেয়া, কিন্তু তুমি সেইবোৰৰ সহায় জীয়াই থাকিব নালাগে। তুমি চকলেট আৰু আলুৰ ৱেফাৰ আৰু তৈয়াৰী বাৰ্গাৰ খাই জীয়াই থাকিব নোৱাৰা। পোষণৰ বিষয়ে এখন ভাল কিতাপ কিনা, অলপ ভাল জ্ঞান আহৰণ কৰা, পঢ়া, নিজকে শিকা আৰু সোৱাদৰ নিজৰ জীৱন আৰু ভৱিষ্যতৰ ৰাজ্য গঢ়িব নিদিবা আৰু এনেদৰে নিজিয়াবা। আমিন। কিন্তু ইয়াৰ সোৱাদ ভাল নহয়, অনুশোচনাত আছে, কিন্তু তথাপিও খোৱা। কিমানে বুজে, কিমানে ভাবে যে নিজৰ সোৱাদৰ চোৱা চিতা কৰিব লাগে? কি কোনোবাই এয়া শুনি আছানে? মোৰ প্ৰায়া শুনি কোনোবাই দুখী অনুভৱ কৰিছা নেকি? ঠিক আছে।